এতিয়া পৰিৱেশন কৰিবলৈ লোৱা লোকগীত ধাৰাটো হৈছে খামিয়ন কং। টাইফাকে সমাজত উৎসৱৰ সময়ত পৰিৱেশন কৰা ঢোল বাদ্যৰ লগত সংগতি ৰাখি এই গীতিধাৰা প্ৰচলিত, খুব জনপ্ৰিয় এই গীতিধাৰা। সাধাৰণতে বিভিন্ন উৎসৱত যেতিয়া ডেকা গাভৰুসকলে ঘৰে ঘৰে গৈ এই ঢোল বাদ্য পৰিৱেশন কৰে, তেতিয়া গৃহস্থক প্ৰথমতে নমস্কাৰ জনাই এটি গীত পৰিৱেশন কৰে। তাৰপিছতে গৃহস্থৰ পৰা বিভিন্ন টকা পইচাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দক্ষিণা বিচাৰি আৰু এক ধৰণৰ গীত পৰিৱেশন কৰে। তাৰ সেই পৰিৱেশনৰ মাজতে গৃহস্থৰ ফালৰ পৰাও এক গীতিধাৰাৰ মাজেদি, এই ধৰণৰ গীতিধাৰাৰ মাজেদি আকৌ ওলোটাই গীত পৰিৱেশন কৰে। তেনেকৈ গৃহস্থ আৰু বাদ্য বজোৱা যিসকল শিল্পী তেওঁলোকৰ মাজত কথোপকথনৰ, এই গীতৰ মাজেদি কথোপকথন হয়, কথা বতৰা হয়। এনেকৈ দুটা পক্ষৰ মাজত কথা বতৰা চলে গীতৰ মাজেদি। এইখিনিয়ে তেওঁলোকে এতিয়া পৰিৱেশন কৰিব। পৰিৱেশন কৰিছে ইকিয়া গোহাঁই, টিপাম ফাকে গাঁও, তেওঁৰ বয়স 56 বছৰ, আৰু আম্পিয়া গোহাঁই, তেওঁৰ বয়স 58 বছৰ। তেওঁলোকে এতিয়া এই খামিয়ন কং গীতটো পৰিৱেশন কৰিব।
ও কাসা কয়া মাঝি কম সাম সাম নো কোপ তং ফ্রাত্রা সংখা জৌ তং মং থৌ নুম খৌয় হাও খাও তং মৌয়া ইয়ৌ ইয়ুক তং না ও কা কোয়াম ইয়া পেক ওয়াং লাই কোন জৌ তং মং নাম না হাও খা তং মিম নেউ কন্ত ও কা কোয়াম ইয়ৌ না শিলা ফা কু জৌ তং লং হুন নাং খৌয় সাধু মা কুপাই ঐ উং তাম ইয়ন তা নু বিন বাই লা পো ফা চৌ জে নি জে ফাই ঐ হুন কুন মি হু নাই কো আন মোট পাও লুপ খাও হো কোন মৌ নু জে খ তান থুক লাং খ জে পং নম সু চৌ লু তং ফুন সং ত্রা চৌ ফা লা পুক থা কোপ তং লং হাম ফা কোপ তং পদে সা লাই ফান কোপ নাই খং আন সেন নম হাং খেন খং লু পথা মা কু চৌ ইয় লং তং তান কা টাক তং নি আক্য হট থং হোপ ফুম পি সৌ চাম খুন ইয়াও ইউ সাং না পিতা মাতা ফা তু পং সু কিয় সথে ঐ মা না ই ন হং হাম চমা হুম নম শিব সমুতি তাও খ্যা খুব পং ইম লাই ফাও সিয়ই পাই হেক পং লং খাম ইয়াম নাই কুন খাই লাই মন মা কম ইন তং ওই মান মৌয়াং ফেন ত্রা নভা ক মান সুখুন হং হুম চুম সফ লাই চাই মক টং টান কুস কম নাই হাও ক চুম লন তুপং মসম মৌ খে নাম থা হাপন ল তং না কপ নাই নাম লাই মাও ফা কু চৌ কুন্মিন চিক লাই চৌ চম হুম ন আও পাই সং থং মং ওং নিক পান মওয়াং ফমন নং চ ইং হ নাই না নাম না ফা হাং সেন ফক খাও পুন ইয় ঐ প ঐ
চম্মা সুলা খাও কো মন আবন কা হাং টাং নি তায় সি ঐ খেন লাই খাও খাই জিক তাও হাং পয় ফ্রা পকা ফান চৌ চিং পং নম চেয়ত ফা চে হিং সং মংকাম পং সং পং পান পয় আয়ই থং খ্যা মাংসা নং লোম হাং পুন ফাং না মাংসা তুই সৈনি ফ মন হাং সেন ঐ পান না